এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন 24গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই স্থান পৰিদৰ্শন কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই গণতান্ত্ৰিক প্ৰতিবাদো কৰি আহিছে। আজি মুখ্যমন্ত্ৰীয়ে কয় যে উকিল সন্থাক 3 বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিছে। অৱশ্যে উকিল সন্থাৰ লগত উচ্চ ন্যায়ালয়ৰ কি বুজাবুজি হৈছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী অৱগত নহয় বুলি উল্লেখ কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
তেখেত আমাৰ উত্তৰ গুৱাহাটী ৰংমহললৈ আহিব। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু যিখন আমি জুডিচিয়েল চিটি আমি ৰংমহলত বনাব খুজিছোঁ তাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। গুৱাহাটী হাইকোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট আৰু অডিটৰিয়াম বা লাইব্ৰেৰীসহ এটা অতি উন্নত মানদণ্ডৰ জুডিচিয়েল চিটি এখন ইয়াতে নিৰ্মাণ কৰি ওলোৱা হ'ব। প্ৰথম পৰ্যায়ত প্ৰায় 500 কোটি টকা খৰচ হ'ব, দ্বিতীয় আৰু তৃতীয় পৰ্যায় মিলি প্ৰায় 1200 কোটি টকা খৰচ হ'ব আৰু ইয়াৰ বাবে সুকীয়া ৰাস্তা এটাও বনোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা হাইকোৰ্ট কেম্পাছলৈকে পুৰণা ৰংমহলৰ ৰাস্তাটো থাকিবই। নাৰেঙ্গী কৰুৱাৰ দলং, গুৱাহাটী উত্তৰ গুৱাহাটী দলং এসময় গুৱাহাটীৰ এইটোৱে কেন্দ্ৰীয় স্থান হৈ পৰিব আৰু মই ভাবোঁ যে ইয়াত উচ্চ ন্যায়ালয় হ'লে সকলো মানুহ উপকৃত হ'ব।
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰববী অধ্যাপক ডঃ প্ৰশান্ত দিহিঙীয়া পশ্চিমবংগস্থিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছ কল্যাণীৰ সদস্য হিচাপে মনোনীত কৰা হৈছে। ডঃ দিহিঙীয়াই এই দায়িত্ব লাভ কৰা অসমৰ প্ৰথমগৰাকী চিকিৎসক। এইগৰাকী গৱেষক চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ পাছত মেডিচিন বিভাগত মুৰববী অধ্যাপক হিচাপে যোগদান কৰে। ডঃ দিহিঙীয়াৰ এই স্বীকৃতিৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্জীৱ কাকতি, অধীক্ষক ডঃ ধ্ৰুৱজ্যোতি ভূঞাকে ধৰি অধ্যাপক অধ্যাপিকাসকলেও অভিনন্দন জ্ঞাপন কৰিছে। বৰপেটা ৰোড ষ্টেচনত দ্ৰুতবেগী ৰেলগাড়ী ৰখোৱাৰ দাবীৰে আজি বৰপেটা ৰোডৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ষ্টেচন চৌহদত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে ষ্টেচনটোৰ গুৰুত্ব উপলব্ধি কৰি ৰেল বিভাগক ইতিবাচক দৃষ্টিভংগীৰে বিষয়টো বিবেচনা কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যান, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আদিৰ দৰে স্থানৰ সৈতে সুচল যোগাযোগৰ ক্ষেত্ৰত বৰপেটা ৰোড ষ্টেচনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। একেদৰে পশ্চিম অসমৰ অন্যতম বাণিজ্য কেন্দ্ৰ হিচাপেও বৰপেটা ৰোড পৰিচিত। প্ৰতিবাদকাৰী ৰাইজে ষ্টেচনটোত বন্দে ভাৰত, ৰাজধানী এক্সপ্ৰেছৰ দৰে দ্ৰুতবেগী ৰেলগাড়ী ৰখোৱাৰ দাবী উত্থাপন কৰে। বজালি জিলাৰ কেন্দুগুৰিত আজি এটা পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে আজি বিয়লি দলৈগাঁও নিবাসী প্ৰায় 80 বছৰীয়া উদয়চন্দ্ৰ পাটগিৰি নামৰ লোকজনে কেন্দুগুৰি কৰ্দৈগুৰি পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত এখন মটৰচাইকেলে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত লোকজন গুৰুতৰভাৱে আহত হয়। এই ঘটনাত মটৰচাইকেল চালকজনো আহত হয়। স্থানীয় লোকে গুৰুতৰভাৱে আহত পাটগিৰিক পাঠশালাৰ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও তাত তেওঁৰ মৃত্যু হয়। মটৰচাইকেল আৰোহী যুৱকজনো চিকিৎসালয়ত ভৰ্তি হৈ আছে। ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চিৰাং জিলাৰ বিজনীৰ বৰলাওগাঁৱৰ ঠেংফাখৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰীৰ অধ্যক্ষতাত স্মৃতিগ্ৰন্থ উন্মোচন, বঁটা প্ৰদান অনুষ্ঠানৰ লগতে সাহিত্য একাডেমী বঁটা প্ৰাপকক সম্বৰ্ধনা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী উৰ্ষা গোৰা ব্ৰহ্মই অংশগ্ৰহণ কৰে। যোৰহাট জিলাৰ নকছাৰী, লাহিং আৰু ফেচুৱালবাসী ৰাইজৰ সহযোগত মৰিয়নীত ৰাজ্যিক ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত আজি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্য অতিথি হিচাপে অংশ লোৱাৰ লগতে মত বিনিময় অনুষ্ঠানতো অংশ লয়। মঙলদৈ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত আজি নামিবিয়া আৰু অসমৰ মহিলা ক্ৰিকেট দলৰ মাজত এখন বন্ধুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। 50 অভাৰৰ এদিনীয়া খেলখনত অসম দলে নামিবিয়া ৰাষ্ট্ৰীয় দলক 98 ৰাণত পৰাস্ত কৰে। খেলখনত নামিবিয়াই টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। অসমে বেট ধৰি 44 অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 244 ৰাণ কৰে। দলৰ হৈ গায়ত্ৰী গুৰুঙে সৰ্বাধিক 58 আৰু অধিনায়ক উমা ছেত্ৰীয়ে 57 ৰাণৰ বৰঙণি আগবঢ়ায়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।